এয়া আকাশবাণী গুৱাহাটী পুৱা ৰুজনী অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা কাৰ্যসূচী আজি কোকৰাঝাৰত অনুষ্ঠিত হ'ব। বিটিচিৰ বিধায়িনী ভৱনত ৰাজ্যপালৰ অভিভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিধানসভাৰ বিশেষ অধিৱেশনৰ বাবে কোকৰাঝাৰ নগৰ সজাই পৰাই তোলা হৈছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্ৰী বিধায়কসকল আজি পুৱাই কোকৰাঝাৰলৈ ৰাওনা হৈছে। তেওঁলোকে বাছেৰে গৈ কোকৰাঝাৰত উপস্থিত হৈ অধিৱেশনত অংশগ্ৰহণ কৰিব। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো বড়োলেণ্ডবাসী তথা অসমবাসীৰ বাবে ঐতিহাসিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি অন্যান্য নেতৃবৰ্গ আজিৰ দিনটোক লৈ উৎফুল্লিত হৈ উঠিছে। ডঃ শৰ্মাই অসমৰ ইতিহাসত আজিৰ দিনটো যুগান্তকাৰী হৈ ৰব বুলি মত প্ৰকাশ কৰিছে। উপেন্দ্ৰনাথ ব্ৰহ্মই কোকৰাঝাৰৰ পৰা বড়োলেণ্ড আন্দোলনৰ সূচনা কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অস্থিৰ অৱস্থাৰ বাবে 1985 চনৰ পৰা এতিয়ালৈ কোকৰাঝাৰত ৰাজ্যখনৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়েও ৰাজহুৱা সভাত অংশ লোৱাটো সম্ভৱপৰ হৈ উঠা নাছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সংৰক্ষণ আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বিকাশৰ বাবে যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা আয়োজিত 6-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত সমল ব্যক্তি হিচাপে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ ডঃ সত্যপ্ৰসাদ যাদৱ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক এন কে বসু, হাৰগিলা সংৰক্ষণৰ বাবে কাম কৰি অহা গ্ৰীণ অস্কাৰ বিজয়ী ডঃ পূৰ্ণিমা দেৱী বৰ্মন, বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক অনুপম শৰ্মাৰ লগতে কেইবাগৰাকীও বিশেষজ্ঞই অংশগ্ৰহণ কৰে। ইয়াৰ লগতে কহৰাত থকা বিভাগীয় হাতীৰ পিলখানাত ৰাজ্যিক বন্যপ্ৰাণী আয়োগৰ সদস্য কৌশিক বৰুৱা আৰু হস্তী বিশেষজ্ঞ পদ্মশ্ৰী সন্মানেৰে সন্মানিত পাৰ্বতী বৰুৱাই হাতী প্ৰতিপালন আৰু প্ৰকৃতিৰ বিষয়ে অৱগত কৰে। বিশ্বৰ 27খন দেশৰ 44গৰাকী প্ৰতিনিধিয়ে এই অনুষ্ঠানত অংশ লৈছিল। ইৰাণ, আফ্ৰিকা, ভূটান, মালয়েছিয়া, শ্ৰীলংকা, কেনিয়াকে ধৰি দেশসমূহৰ প্ৰতিনিধিসকলে এই 6 দিন কাজিৰঙাত থাকি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থা, চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, গৱেষণা পদ্ধতি, পানী ধৰি ৰখাৰ ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষণ গ্ৰহণ কৰে। অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত ভাৰতীয় চলচ্চিত্ৰ মহাসংঘৰ সহযোগত আৰু ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা 14 মাৰ্চৰ পৰা 3-দিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলিপথাৰত 3য় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইহুটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও 8খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্ৰ সম্পৰ্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱী যাদৱে কালি ডিব্ৰুগড়ত মহিলা আৰু শিশু কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনিসমূহৰ বিষয়ে পৰ্যালোচনা কৰে। ডিব্ৰুগড়ত আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলত মন্ত্ৰী শ্ৰীমতী যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে এই বাজেটে দেশৰ উন্নয়নৰ লক্ষ্যপ্ৰাপ্তিত বিশেষ ভূমিকা ল'ব বুলি উল্লেখ কৰে। মহিলাসকলৰ সবলীকৰণৰ বাবে 4,00,000 কোটিৰো অধিক টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বাল্য বিবাহ ৰোধ কৰাকে ধৰি কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। মহিলা আৰু শিশুৰ কল্যাণৰ বাবে সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ মহিলা সবলীকৰণ, পৰিপুষ্টি, শৌচাগাৰ নিৰ্মাণ আৰু আৰ্থসামাজিক বিকাশ সম্পৰ্কীয় চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালংছত কালিৰে পৰা 51 সংখ্যক যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত 5-দিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহান জনায়। তিতাবৰ বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ মাতৃ অপূৰ্বলতা বৰুৱাৰ কালি মৃত্যু হয়। সৰ্বৰোহী মহিলাগৰাকীৰ মৃত্যুত যোৰহাটৰ বিভিন্ন দল সংগঠনৰ লগতে সাংসদ গৌৰৱ গগৈয়েও শোক প্ৰকাশ কৰিছে। পুৱাৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত।